قال أراغب أنت عن آلهتي يا إبراهيم لئن لم تنته لأرجمنك واهجرني مليا.
পিতাই কলে, হে ইব্রাহিম, তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি এনে আচৰণৰ পৰা বিৰত নোহোৱা, তেন্তে নিশ্চয় মই তোমাক শিলদলিয়াই তোমাৰ প্ৰাণনাশ কৰিম, আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা।